আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া অব্যাহত। এই পৰ্যায়ত অসমৰ 5টা সমষ্টিত ভোটগ্ৰহণ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে বিশেষ বৈঠক। কংগ্ৰেছকে ধৰি আন আন বিৰোধী দলৰো শীৰ্ষ নেতৃত্বৰ অসম ভ্ৰমণৰ পৰিকল্পনা। অসমত কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক কেন্দ্ৰীয় চৰকাৰৰ শলাগ। দেশৰ আন আন ৰাজ্যসমূহতো এই আৰ্হি অনুসৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহান। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো মায়ামী অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালিৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ দিল্লী কেপিটেলছক 12 ৰাণত পৰাস্ত। অসম সন্তান ৰিয়ান পৰাগক প্লেয়াৰ অব দ্য মেচ ঘোষণা। এতিয়া শুনক বিতং বাতৰি। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কালি অধিসূচনা জাৰি কৰা হয়। এই পৰ্যায়ত অসমৰ 5টা সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 26 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া এই সমষ্টিসমূহৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 4 এপ্ৰিল ধাৰ্য কৰা হৈছে। প্ৰাৰ্থীসকলৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 8 এপ্ৰিল। দ্বিতীয় পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ 88খন আসনৰ লগতে আওতাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। আওতাৰ মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ, মধ্যপ্ৰদেশৰ 7টা, বিহাৰৰ 5টা, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ এটাকৈ লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। অহা 26 এপ্ৰিলত ভোটগ্ৰহণ হ'বলগীয়া এই সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন হ'ব 4 এপ্ৰিল। জম্মু কাশ্মীৰৰ বাহিৰে এই পৰ্যায়ত সামৰি ল'বলগীয়া আটাইকেইটা সমষ্টিৰ মনোনয়ন পত্ৰসমূহ 5 এপ্ৰিলত পৰীক্ষা কৰা হ'ব। জম্মু কাশ্মীৰত মনোনয়ন পত্ৰসমূহ 6 এপ্ৰিলত পৰীক্ষা কৰা হ'ব। আসন্ন লোকসভা নিৰ্বাচন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যিক বিজেপিৰ শীৰ্ষ বিষয়ববীয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মহানগৰীৰ বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘৰিতা, গুৱাহাটীৰ সাংসদ কুইন ওজাকে ধৰি কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতা এই বৈঠকত উপস্থিত থাকে। উল্লেখ্য যে অহা 5 এপ্ৰিলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব। সেইদিনা নিশাটো তেওঁ ডিব্ৰুগড়ত কটোৱাৰ পিছতে 6 এপ্ৰিলত লখিমপুৰ আৰু হোজাইত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত জনোৱা মতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অসমলৈ অহাৰ কথা আছে যদিও এই পৰ্যন্ত তেওঁ কাৰ্যসূচী নিৰ্দিষ্ট হোৱা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সকলোবোৰ প্ৰচাৰ অভিযানৰ ৰণকৌশল প্ৰস্তুত কৰাৰ সন্দৰ্ভতে দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে তেওঁ আলোচনাত মিলিত হয়। ইপিনে নিখিল ভাৰত তৃণমূল কংগ্ৰেছে অসমৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। এই উপলক্ষে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, অভিষেক বেনাৰ্জী, ডেৰক অ' ব্ৰায়েন, ৰিপুণ বৰাকে ধৰি কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতাই প্ৰচাৰৰ বাবে অসমলৈ আহিব। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰো কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতাই অসমলৈ অহাৰ কথা। অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ পৰীক্ষাৰ অন্তত কালি 36খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ 38গৰাকীৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। ইয়াৰে শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিৰ পৰা দাখিল কৰা এখনকৈ মনোনয়ন নাকচ কৰা হয়। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এই বিষয়ে প্ৰকাশ কৰিছে। কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৰাজ্যৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচনত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট এই 5টা সমষ্টিক সামৰি লোৱা হ'ব। এই নিৰ্বাচনত বিজেপিৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত দত্তই মনোনয়ন পত্ৰ দাখিল কৰিছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন বিধায়িকা ৰজলিনা তিৰ্কীয়েও মনোনয়ন দাখিল কৰিছে। ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অৱতীৰ্ণ হৈছে। সমাগত লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে কালি কৰিমগঞ্জৰ জিলা আয়ুক্ত আৰু ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত এটা ডাক বেলট পেপাৰ কোষ আৰু সুবিধা কেন্দ্ৰ মুকলি কৰা হৈছে। ডাক বেলটৰ জৰিয়তে ভোটদান কৰিব বিচৰা ভোটাৰসকলে এই কেন্দ্ৰৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। উল্লেখযোগ্য যে ডাকযোগে ভোটদান কৰিবৰ বাবে সকলো ভোটাৰে 12D নম্বৰৰ এখন বিশেষ প পত্ৰ পূৰণ কৰিব লাগিব।
প্ৰপত্ৰ পূৰণ কৰি ভোটাৰসকলে নিৰ্বাচনৰ নিৰ্দিষ্ট তাৰিখৰ 7 দিনৰ আগলৈকে সেই বেলট পেপাৰ নিৰ্দিষ্ট কেন্দ্ৰটোত জমা দিব পাৰিব। বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত কালি সন্ধিয়া গণশক্তি পাৰ্টীৰ সৈতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা এখন বিশেষ বৈঠকত মিলিত হয়। এই বৈঠকত গণশক্তি পাৰ্টীৰ ৰাজ্যিক নেতৃত্বৰ লগতে দলটোৰ ভগ্নী সংগঠনটোৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকৰ অন্তত সাংবাদিকেৰে হোৱা কথা বতৰাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে নিৰ্বাচনত দলটোৱে বিজেপিক কেনেদৰে সহযোগিতা আগবঢ়াব সেই সন্দৰ্ভত ৰণকৌশল প্ৰস্তুত কৰা হয়। প্ৰথম পৰ্যায়ৰ 5টা সমষ্টিতে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলিও ভৱেশ কলিতাই উল্লেখ কৰে। অসমত কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক কেন্দ্ৰীয় চৰকাৰে শলাগ লৈছে। কৰ্কট ৰোগৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আৰম্ভ কৰা সুনিৰ্দিষ্ট পৰিকল্পনাক অনুসৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ আন ৰাজ্যসমূহক আহান জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ অৰ্থনৈতিক উপদেষ্টা ইন্দ্ৰাণী কৌশলে ৰাজ্যসমূহৰ স্বাস্থ্য বিভাগলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত শ্ৰীকৌশলে অসম চৰকাৰে 3টা পৰ্যায়ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গ্ৰহণ কৰা সুনিৰ্দিষ্ট পৰিকল্পনা কিদৰে ৰূপায়ণ কৰা হৈছে সেই কথা উল্লেখ কৰি অন্যান্য ৰাজ্যসমূহতো যাতে এই আৰ্হি অনুসৰণ কৰা হয় তাৰ বাবে আহান জনায়। বৰ অসমৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাকে ধৰি আন আন স্বৰ্গদেউসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আজিৰে পৰা ঐতিহাসিক চৰাইদেউ মৈদামথলীত দুদিনীয়াকৈ স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হৈছে। 1952 চনৰ পৰা উদযাপন কৰি অহা এই স্মৃতি তৰ্পণ অনুষ্ঠানত পূৰ্বপুৰুষৰ পৰা জাতিৰ উন্নতি কামনা কৰি 42খন শৰাই আগবঢ়াই আশীষ বিচৰা হয়। এই বছৰ 72 সংখ্যক স্মৃতি তৰ্পণ অনুষ্ঠানত আজি প্ৰথম দিনা পুৱা লাংকুৰি দেওশালত সোমদেউলৈ পায়স অৰ্পণ বন্তি প্ৰজ্বলন কৰাৰ লগতে নিশালৈ নাম কীৰ্তন পৰিৱেশন কৰা হ'ব। দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন বানফী পূজা আৰু 42খন শৰাই অৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ইন ভিট্ৰ ফাৰ্টিলাইজেচন চমুকৈ IVF পদ্ধতিৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰথমটো শিশুৰ জন্ম হৈছে। এইটো হৈছে অসম তথা উত্তৰ পূব ভাৰতৰ চৰকাৰী চিকিৎসালয়সমূহৰ ভিতৰত IVF পদ্ধতিৰে শিশু জন্ম দিয়া প্ৰথম ঘটনা। এই সন্দৰ্ভত কালি এখন সংবাদমেল সম্বোধন কৰি GMCHৰ অধ্যক্ষ অচ্যুত বৈশ্যই কয় যে 2022 চনতে GMCHত ইন ভিট্ৰ ফাৰ্টিলিটি ক্লিনিক আৰম্ভ হৈছিল। বেচৰকাৰী চিকিৎসালয়সমূহত IVF প্ৰক্ৰিয়া যথেষ্ট ব্যয়বহুল হোৱাৰ পৰিপ্ৰেক্ষিতত GMCHত কম খৰচতে এই প্ৰক্ৰিয়াৰ জৰিয়তে সন্তান জন্ম দিয়াৰ চেষ্টা কৰা হৈছে। তেওঁ জনোৱা মতে মাথো 70,000 টকাতে এতিয়াৰ পৰা GMCHত IVFৰ জৰিয়তে সন্তান জন্ম দিব পাৰিব। চিকিৎসালয়খনত সম্প্ৰতি 44গৰাকী মহিলাৰ IVFৰ জৰিয়তে চিকিৎসা চলি আছে। ইয়াৰ ভিতৰত 5গৰাকী মহিলাই গৰ্ভধাৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ 8খন জিলাত আৰু অৰুণাচল প্ৰদেশৰ 3খন জিলাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ আৰু ছমাহলৈ বৃদ্ধি কৰিছে। 1 এপ্ৰিলৰ পৰা ছমাহলৈ অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰা নাগালেণ্ডৰ 8খন জিলাৰ 21খন থানাৰ অন্তৰ্গত অঞ্চলসমূহৰ লগতে অৰুণাচল প্ৰদেশৰ 3খন থানাৰ অন্তৰ্গত অঞ্চলসমূহ আইনখনৰ আওতাত থাকিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা এখন জাননীযোগে কোৱা হৈছে যে নাগালেণ্ডৰ ডিমাপুৰ নিউলেণ্ড চুমোকেডিমা মন কিফিৰে নকলাক ফেক আৰু পেৰেন জিলা তথা আন 5খন জিলাৰ 21খন থানাৰ অন্তৰ্গত অঞ্চলসমূহত ছমাহৰ বাবে বিক্ষিপ্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবে সংঘটিত হোৱা ডাইনী হত্যাকে ধৰি আন আন অমানৱীয় কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ পৰিৱেশ আৰু জলবায়ু কোষে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই পদক্ষেপৰ অংশ হিচাপে কালি শিৱসাগৰ নগৰত মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত এলানি বাটৰ নাট পৰিৱেশন কৰে। মহাবিদ্যালয়খনৰ 20গৰাকী ছাত্ৰীৰ এটা দলে কালি বিভিন্ন স্থানত অন্ধকূপ প্ৰতিহত আলোক শীৰ্ষক নাটখন পৰিৱেশন কৰে। থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত গামোচাৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত গোলাঘাট জিলাৰ বোকাখাটত গামোচা মেলা অনুষ্ঠিত হৈছে। জিলাখনৰ 16,000 শিপিনীয়ে এই মেলাৰ বাবে হস্ততাঁত বস্ত্ৰশিল্প বিভাগত পঞ্জীয়ন কৰিছিল। গামোচা মেলাৰ জৰিয়তে জিলাখনৰ ভিন্ন স্থানত বিপণী কেন্দ্ৰ স্থাপন কৰি এই শিপিনীসকলে বোৱা গামোচা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। যোৰহাট জিলাৰ মীন উন্নয়ন বিষয়াই জিলাখনত অহা 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ অসম মীন আইনৰ আধাৰত মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। মাছৰ উৎপাদন বৃদ্ধি আৰু প্ৰজননৰ এই সময়ছোৱাত জধে মধে মাছ ধৰা আঁঠুৱা জাল ফাঁচিজাল আৰু অন্য যিকোনো জালৰ ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। এই আইন ভংগকাৰীসকলৰ বিৰুদ্ধে বিধি অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মীন উন্নয়ন বিষয়াগৰাকীয়ে জানিবলৈ দিছে। সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে একাডেমী বঁটা প্ৰাপক ডঃ নগেন শইকীয়ালৈ কলকাতাৰ কাউন্সিল অব এছিয়াটিক ছচাইটিয়ে প্ৰফেচাৰ সুকুমাৰ সেন স্মাৰক সোণৰ পদক আগবঢ়োৱা হ'ব। ডঃ শইকীয়াক অহা ছয় মে'ত কলকাতাৰ পৰা কলকাতাৰ পাৰ্ক ষ্ট্ৰীটত অৱস্থিত বিদ্যাসাগৰ ভৱনত এই সন্মান প্ৰদান কৰা হ'ব। বিশিষ্ট ভাষা বিজ্ঞানী তথা সংস্কৃত পণ্ডিত প্ৰফেচাৰ সেনৰ সোঁৱৰণত এছিয়াটিক ছচাইটিয়ে দেশৰ বিশিষ্ট পণ্ডিতসকললৈ এই সন্মান আগবঢ়াই আহিছে। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো মায়ামী অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপান্না আৰু এবডেনৰ যুটীটোৱে কালি ছেমি ফাইনেলত স্পেইনৰ মাৰ্চেল গ্ৰেনলৰ্ছ আৰু আৰ্জেণ্টিনাৰ হেৰচিঅ জেবালোছৰ যুটীটোক 6-1, 6-4 পোনপটীয়া ছেটত পৰাস্ত কৰে। বোপান্না আৰু এবডেনৰ যুটীটো কাইলৈ ফাইনেলত আমেৰিকাৰ অষ্টিন ক্ৰাজিচেক আৰু ক্ৰোৱেছিয়াৰ ইভান ডডিকৰ সন্মুখীন হ'ব। এয়া হ'ব ৰোহন বোপান্নাৰ নিজৰ খেলুৱৈ জীৱনৰ চতুৰ্দশ ATP মাষ্টাৰ্ছ 1000 প্ৰতিযোগিতাৰ ফাইনেল। খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে ডাবলছৰ 25টাকৈ খিতাপ অৰ্জন কৰিছে। আইপিএল প্ৰতিযোগিতাত আজি বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছে যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত দিল্লী কেপিটেলছক 12 ৰানত পৰাস্ত কৰে। খেলখনত ৰাজস্থানে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 185 ৰান কৰে। ৰাজস্থানৰ হৈ অসম হন্তা নিৰাণ পৰাগে মাত্ৰ 45টা বলত 84 ৰান কৰি অপৰাজিত হৈ ৰয়। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ শিৰোনাম আগবঢ়াইছে অংকুৰ জ্যোতি শৰ্মাই।
ভাৰতৰ পৰা অভিপ্ৰসাৰিত দলৰ বাতৰি হৈ অহা ভিন্ন ভিন্ন দলৰ প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। কাৰণতে এনজিঅ'ত নিয়োজিত অসমৰ শ্ৰমিকৰ মজুৰি মাত্ৰ 11 টকা বৃদ্ধি কৰি 249 টকা নিৰ্ধাৰণ কৰা সন্দৰ্ভত এটা বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতে অন্য ৰাজ্যত এই মজুৰিৰ হাৰ বৃদ্ধি হোৱাৰ বিপৰীতে অসমৰ এই হাৰ মাত্ৰ 3.93% বুলি প্ৰকাশ কৰিছে। দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ইডি জিম্মাৰ 1 এপ্ৰিললৈ বৃদ্ধি কৰাৰ লগতে কেজৰিৱালক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ বিচাৰি কৰা আবেদন দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰা সন্দৰ্ভত আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত 15,000 গৃহত সৌৰ পেনেল প্ৰতিষ্ঠা কৰা হ'ব বুলি দ্য চেণ্টিনেল কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভাৰত আৰু চীনৰ শেহতীয়াকৈ বেইজিঙত সম্পন্ন হোৱা কূটনৈতিক আলোচনা বাতৰি দ্য চান ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। তাৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত অসম গণ পৰিষদ দলে ৰুজু কৰা গোচৰৰ শুনানি অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'ব বুলি আমাৰ অসম কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইতিহাস প্ৰসিদ্ধ ভোগদৈ নদীৰ দুয়োপাৰে কলা বেপাৰীয়ে ব্যাপক খনন কাৰ্য কৰি অবাধ চিণ্ডিকেট অব্যাহত ৰখাৰ সন্দৰ্ভত দৈনিক জনমভূমি কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। ছেবাৰ সদ্য প্ৰকাশিত সখী দিনমন্দিত মুঠ কৰ্মদিন 254টা বন্ধ 111 দিন থকা বুলি দৈনিক অসমে খবৰ আৰু নিয়মীয়া বাৰ্তা কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আইচিচিৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা তৌছিফ আলী ফাৰুকী নামৰ লোকজনক আইচিচিয়ে 6 ছফ্টৱেৰেৰে প্ৰশিক্ষণ দিছিল বুলি আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পোৱা বাতৰি আজি প্ৰকাশিত প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিয়া পৰিলক্ষিত হৈছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে অন্ত পৰিব টোলগেট ব্যৱস্থা, শীঘ্ৰে বলবৎ হ'ব ছেটেলাইট আধাৰিত টোল সংগ্ৰহ, মেঘালয়ত কা বিৰোধী আন্দোলনৰ পাছতে দুঠাইত দুজনৰ মৃতদেহ উদ্ধাৰ, অসম কন্যা আৰু হাৰিয়ানাৰ জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী হাবিত্ৰী জিন্দালৰ কংগ্ৰেছ টেগ, অজাবশূন্য হল গুৱাহাটী পৌৰ নিগম, বেচৰকাৰী খণ্ডক গোটাব আয়ুৰ্বেদিক প্ৰডাক্টছ, বিজ্ঞানসন্মত জল নিৰ্গমনৰ মাষ্টাৰ প্লেন চলিত বছৰতে। এয়া আছিল গুৱাহাটীৰ পৰা আজি প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু বলকন।
দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া অব্যাহত। এই পৰ্যায়ত অসমৰ 5টা সমষ্টিত হ'ব ভোটগ্ৰহণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে বিশেষ বৈঠক। কংগ্ৰেছকে ধৰি আন আন বিৰোধী দলৰো শীৰ্ষ নেতৃত্বৰ অসম ভ্ৰমণৰ পৰিকল্পনা। অসমত কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক কেন্দ্ৰীয় চৰকাৰৰ শলাগ। দেশৰ আন ৰাজ্যসমূহতো এই আৰ্হি অনুসৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আহান। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো মায়ামী অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।